আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। গোলাঘাট জিলা কৃষি আৰু ৰাজহ বিভাগৰ উদ্যোগত আজিৰে পৰা জিলাখনৰ প্ৰতিটো কৃষি উন্নয়ন চক্ৰৰ গাঁওসমূহত কৃষি ৰাজহ আদালতৰ আয়োজন কৰা হৈছে। জিলাখনৰ মুঠ 61খন গাঁও সামৰি আয়োজন কৰা কৃষি ৰাজহ আদালতে বিশেষকৈ ভূমিৰ নামজাৰী সম্পৰ্কীয় সমস্যাৰ তৎকালীন সমাধান কৰি কৃষক পঞ্জীয়ন সুনিশ্চিত কৰাৰ বাবে কৃষক ৰাইজক সহায় কৰিব। সমগ্র দেশ তথা রাজ্যৰ লগতে গোলাঘাট জিলাত কৃষক পঞ্জীয়ন প্রক্রিয়া দ্রুতগতিত আগবঢ়াই নিয়ার বাবে কৃষি তথা রাজহ বিভাগৰ যৌথ সহযোগত এই পদক্ষেপ লোৱা হৈছে। জিলাখনত বর্তমানলৈ 37,492 কৃষকে কৃষক পঞ্জীয়ন পোর্টেলত নিজৰ নাম পঞ্জীয়ন কৰাবলৈ সমৰ্থ হৈছে। কেন্দ্ৰীয় চৰকাৰে বিগত বৰ্ষৰ দৰে এইবাৰো সমগ্ৰ দেশৰ কৃষিভূমিৰ জৰীপ চলাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। এনে ব্যৱস্থাৰ অংশ হিচাপে যোৰহাট জিলাত জিলা প্ৰশাসন আৰু কৃষি বিভাগৰ উদ্যোগত 16 আগষ্টৰ পৰা ডিজিটেল শস্য জৰীপ খাৰিফ 2025 আৰম্ভ হৈছে। ইয়াৰ অধীনত আজি উত্তৰ পশ্চিম যোৰহাটত জৰীপ চলোৱা হয়। ডিজিটেল শস্য জৰীফ খাৰিফ 2025ৰ জৰিয়তে কৃষকসকলৰ সামগ্ৰিক কল্যাণৰ উদ্দেশ্যে প্ৰযুক্তি ব্যৱস্থাৰ জৰিয়তে কৰা কৃষিজাত শস্যৰ তথা সংগ্ৰহৰ দিহা কৰা হৈছে। শস্য উৎপাদনৰ সঠিক তথ্যৰ পূৰ্বানুমান আৰু উন্নত পৰিকল্পনা, সংগৃহীত তথ্যৰ ভিত্তিত কৃষি নীতি প্ৰস্তুত কৰা, জলসিঞ্চন আৰু শস্য উৎপাদন সম্পৰ্কীয় বিভিন্ন সিদ্ধান্ত গ্ৰহণত এই জৰীপ ব্যৱস্থাই সহায় কৰিব। বিশ্বনাথ জিলাৰ চৰণীয়া পথাৰৰ ভূমি দখল কৰি থকা 433টা পৰিয়াললৈ জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰিছে। পৰিয়ালকেইটাক 15 দিনৰ ভিতৰত সেই ঠাই ত্যাগ কৰিবলৈ কোৱা হৈছে। বিহালী সমষ্টিৰ নিজ বাঘমাৰীৰ নামাপাৰা, পলকটা আদি অঞ্চলৰ 265 বিঘা ভূমিত উচ্ছেদ চলোৱা হ'ব। নগাঁও জিলাৰ জুৰিয়াত অহা 23 আগষ্টৰ পৰা উচ্ছেদ অভিযান চলিব। জেঙনি আৰু বলিকটীয়াত প্ৰশাসনে উচ্ছেদ চলাব। উল্লেখযোগ্য যে ধিং ৰাজচক্ৰ বিষয়াই যোৱা 5 আৰু 8 জুলাইত দখলকৃত ভূমি খালী কৰিবলৈ জাননী প্ৰেৰণ কৰিছিল। ৰাজ্যৰ 18 বছৰ ঊৰ্ধৰ লোকসকলক অক্টোবৰৰ পৰা নতুনকৈ আধাৰ কাৰ্ড প্ৰদান কৰা নহ'ব। কইনাধৰাত আয়োজিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে অনুসূচিত জাতি জনজাতি আৰু চাহ জনগোষ্ঠীৰ লোকসকলক এই ক্ষেত্ৰত এবছৰৰ বাবে শিথিলতা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আধাৰ কাৰ্ড নথকা লোকসকলক ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিবলৈ সংবাদমেলত আহ্বান জনায়। ইয়াৰ পাছত অত্যন্ত জৰুৰী হলে সাধাৰণ লোকে জিলা আয়ুক্তৰ অনুমতি সাপেক্ষেহে আধাৰ কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব বুলি তেওঁ কয়। ৰাজ্যত বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ প্ৰৱেশ ৰোধ কৰাৰ লক্ষ্যৰে এই পদক্ষেপ লোৱা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। কোনো অনুপ্ৰৱেশকাৰীয়ে অসমত আধাৰ কাৰ্ডৰ সুবিধা লৈ যাতে ভাৰতীয় নাগৰিক হ'ব নোৱাৰে তাৰ বাবে অসম মন্ত্ৰীসভাই এই সিদ্ধান্ত গ্ৰহণ কৰে। মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিণ্টু শৰ্মাক ধেমাজিৰ জিলা আৰু ছেচন আদালতে মৃত্যুদণ্ডৰ ৰায় প্ৰদান কৰাত মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক সমাজ আনন্দিত হৈছে। মহাবিদ্যালয়খনত আজি সন্ধিয়াৰ ভাগত ছাত্ৰ একতা সভাই নন্দিতা শইকীয়াক সোঁৱৰি এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। নন্দিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি ছাত্ৰীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে ধেমাজিৰ জিলা আৰু ছেচন আদালতে আজি মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাৰ গোচৰত অপৰাধী ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰে দণ্ডিত কৰে। মুঠ 41জন লোকৰ সাক্ষ্যৰ ভিত্তিত 4 বছৰজোৰা বিচাৰৰ অন্তত জিলা আৰু ছেচন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াই কালি অভিযুক্ত ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰে। তেজপুৰস্থিত শোণিতপুৰ জিলা আদালত প্ৰাংগণত অহা 13 ছেপ্টেম্বৰত বিশেষ ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। শোণিতপুৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ সৌজন্যত আয়োজিত এই লোক আদালতত মটৰ দুৰ্ঘটনাৰ গোচৰ, দেৱানী গোচৰ, যান বাহন আৰু আবকাৰী গোচৰ, আপোযোগ্য ফৌজদাৰী গোচৰৰ উপৰি বকেয়া ধন, ভূমি অধিগ্ৰহণ, 107 নম্বৰ ধাৰা, বেংক ঋণ, BSNLৰ বিদ্যুৎ বিল, শ্ৰমিক সম্পৰ্কীয় আইন ব্যৱস্থাৰ মাজলৈ নোযোৱাকৈ মীমাংসা কৰিব পৰা গোচৰ নিষ্পত্তি কৰা হ'ব। ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়নখণ্ডৰ অন্তৰ্গত মিলন নগৰৰ BSNLৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী সমাজসেৱক ভুৱন দুৱাৰাৰ আজি পুৱা ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। বৃক্ষৰোগত আক্ৰান্ত দুৱাৰাৰ মৃত্যুৰ সময়ত বয়স হৈছিল 74 বছৰ। ভুৱন দুৱাৰাৰ মৃত্যুত ডিব্ৰুগড়ৰ পশ্চিম মিলন নগৰ নামঘৰ তথা স্থানীয় ৰাইজৰ লগতে বহুকেইটা অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। নিশাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 বজাত। Thank you.